Ea, agach ba ni. বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, দেশজুৰি আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। বিগত 12 বছৰত জনসাধাৰণে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাইছে বুলি স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰাজ্যখনত আপোচবিহীন অভিযান চলাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। আৰু কাইলৈ আৰু পৰহিলৈ দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। দেশে আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। লালকিল্লা প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হয়। তেওঁ কয় যে শেহতীয়াকৈ দেশৰ কোনো কোনো অংশত বান আৰু ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে। তেওঁ কয় যে এখন ৰাষ্ট্ৰ যেতিয়া নিজৰ সংকল্প আৰু সামৰ্থ্যৰ বলত আগবাঢ়ি যায় তেতিয়াই সেই ৰাষ্ট্ৰ মহান হয়।
বাঢ় কা প্ৰকোপ ৰহা, ভূস্খলন কা প্ৰকোপ ৰহা, অনেক পৰিবাৰ প্ৰভাৱিত হুয়ে, উনকে দুখ দৰ্দ কো হম ভলি ভাতি অনুভৱ কৰতে হে। পীড়িত পৰিবাৰো কো মই বিশ্বাস দিলাতা হু কি হম আৰু পুৰা দেশ উনকে সাথ খড়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত দেশৰ কোটি কোটি জনসাধাৰণে নিজৰ দৃঢ়তা আৰু নিষ্ঠাৰে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। এই প্ৰচেষ্টাৰ ফলতে 25 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি তেওঁ কয়। এসময়ত 5খন ভংগুৰ অৰ্থনীতিৰ দেশৰ অন্যতম ভাৰত বৰ্তমান বিশ্বৰ গুৰুত্বপূৰ্ণ আৰু দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে গঢ় লৈ উঠিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে 2047 চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
ইনি দেশবাসীয় কা প্ৰয়াস কা পৰিণাম হে কি হম কবি ফ্ৰেজাইল ফল মে গিৰে জাতে থে। 12 সাল কে ভিতৰ ভিতৰ হম এক মেজৰ ইকনমি মে ফাষ্টেষ্ট গ্ৰোইংগ ইকনমি বন গয়ে হে। আজ ভাৰত নে ভি এক বহুত বড়া সপনা দেখা আৰু ও সপনা হে জব আজাদী কে 100 সাল হোগে 2047 মে হম বিকশিত ভাৰত বনা কে ৰহেগে। 140 কৰোৰ দেশবাসীয় কে পুৰুষাৰ্থে ইস লক্ষ্য কো হমে হাসিল কৰনা আৰু জব দুনিয়া কি সবসে বড়ি আবাদী ৱালা দেশ বিকশিত হোনে কা সংকল্প লেতা হে তো ইয়ে দুনিয়া কি নজৰো মে ভি হমাৰে সাহস কা পৰিচায়ক বন জাতা হে।
বিভিন্ন খণ্ডত দেশে লাভ কৰা সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত 12 বছৰত প্ৰতিৰক্ষা সা সঁজুলি নিৰ্মাণ প্ৰায় 4 গুণ, খাদী আৰু গ্ৰাম্য উদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ, ইলেক্ট্ৰনিক নিৰ্মাণ প্ৰায় 7 গুণ, আধুনিক ৰেলৱে ডবা নিৰ্মাণ 21 গুণ আৰু মোবাইল ফোনৰ নিৰ্মাণ 33 গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীও প্ৰায় 4 গুণ আৰু ডিজিটেল লেনদেন 100 গুণ বৃদ্ধি পাইছে। NDA চৰকাৰে সাধাৰণ নাগৰিকৰ কল্যাণ আৰু সুবিধাৰ প্ৰতিও সমানেই গুৰুত্ব সহকাৰে কাম কৰি আছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে শতাধিক আওপুৰণি আইন বাতিলৰ লগতে হাজাৰ হাজাৰ নিয়ম বৰ্জনৰ জৰিয়তে প্ৰশাসনিক ব্যৱস্থাটো আমূল পৰিৱৰ্তন অনা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত বহু অভূতপূৰ্ব সংকট সফলভাৱে অতিক্ৰম কৰিছে। বিশ্ব নেতা আৰু বিদেশী অভিযানসমূহে 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। বিশ্ব নেতাসকলে ভাৰতৰ গণতান্ত্ৰিক যাত্ৰা, সভ্যতাগত ঐতিহ্য আৰু আঞ্চলিক আৰু গোলকীয় সহযোগিতাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী ভূমিকাৰ প্ৰশংসা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মাৰ্কো ৰুবিঅই ভাৰত আৰু আমেৰিকাৰ মাজৰ সুদৃঢ় সম্পৰ্কত আলোকপাত কৰাৰ লগতে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান চানমুগাৰত্নমে দক্ষতা, ডিজিটেল ব্যৱস্থা, বহন ক্ষমতা আৰু উন্নত নিৰ্মাণ খণ্ডত ভাৰতৰ সৈতে বৰ্ধিত সহযোগিতাৰ কথা উল্লেখ কৰে। ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাৰ, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত মাৰিয়ানো কৌচিনো, শ্ৰীলংকাৰ উচ্চায়ুক্ত মাহিচিনি কলনে, নেপালৰ দূতাবাস, ফ্ৰান্সৰ দূতাবাস, অষ্ট্ৰেলিয়াৰ উপ উচ্চায়ুক্ত আৰু কানাডাৰ উচ্চায়ুক্তই ভাৰতৰ ঐতিহ্য, বিবিধতা, অৰ্থনৈতিক সম্ভাৱনীয়তা আৰু বৰ্ধিত দ্বিপাক্ষিক সম্পৰ্কত গুৰুত্ব আৰোপ কৰি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে শেহতীয়া বানত অসমৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা চাৰিখনৰ হেৰুওৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ক্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। অসমত বাল্যবিবাহ সম্পৰ্কীয় 12,194 গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা 30 দিনৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। স্বাস্থ্য ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই কয় যে প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰত এগৰাকীকৈ চিকিৎসকৰ দিহা কৰা হৈছে। তেওঁ লগতে 18 বছৰৰ তলৰ শিশুৰ 50 বিধ ৰোগৰ চিকিৎসা বিনামূলীয়া কৰা হ'ব বুলি উল্লেখ কৰে। তেওঁ কয় যে অসম চৰকাৰে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিকশিত অসম 2047 কাৰ্যসূচীৰ জৰিয়তে চৰকাৰে ৰাজ্যৰ পথ, বিদ্যালয়, গ্ৰামাঞ্চল আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে অহা 4 বছৰত 50,000 কোটি টকা ব্যয় কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক লোকপিয়লত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰ গঠনত অৰিহণা যোগাবলৈও আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা যুঁজৰ সেনানীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতে গণতান্ত্ৰিক, শক্তিশালী, সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ দিশত সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনায়। মিজোৰামতো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লালডুৱমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি নাল্ডুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ছিকিমতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ইণ্ডোনেছিয়াৰ ফ্লৰেন্স খণ্ডত আজি পুৱা ৰিখটাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত কমেও 20 জন লোকৰ মৃত্যু হয়। ভূমিকম্পত বহু অট্টালিকা ভাঙি পৰাৰ লগতে ভূমিস্খলন হোৱাৰ ফলত 6 জন লোক আহত হয়। এতিয়াও 2 জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ পাছতে ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছিল যদিও পাছত সাগৰৰ স্তৰৰ বিশেষ পৰিৱৰ্তন প্ৰত্যক্ষ নকৰাত সতৰ্কবাণী উঠাই লোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূবৈজ্ঞানিক সমীক্ষাই প্ৰকাশ কৰা মতে ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ইণ্ডোনেছিয়াৰ পূব নুচা টেংগাৰাৰ এণ্ডে নগৰৰ পৰা প্ৰায় 68 কিলোমিটাৰ উত্তৰ পূবৰ ভূগৰ্ভৰ 10 কিলোমিটাৰ গভীৰত। এই ভূমিকম্পৰ পাছতে অঞ্চলটোত কেইবাটাও সৰু বৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত এছ চি দিল্লীয়ে মণিপুৰৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। দেশজুৰি আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। বিগত 12 বছৰৰ জনসাধাৰণে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাইছে বুলি স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। আৰু কাইলৈ আৰু পৰহিলৈ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।